নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অব্যাহত। লখিমপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটত গৌৰৱ গগৈ প্ৰচাৰ অভিযান। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যজুৰি প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী অব্যাহত। কেন্দ্ৰীয় চৰকাৰৰ ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্ত, ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধ কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ অভিযান আৰু ছত্তীশগড়ত অনুষ্ঠিত ট্ৰাইবেল গেমছৰ ভাৰোত্তোলনত অসমৰ মনোৰঞ্জন ঢেকিয়ালৰ সোণৰ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনলৈ মাজত 12 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ৰাজ্যজুৰি প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ ৰাজ্যখনত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি ৰঙানদী, ঢকুৱাখনা আৰু নাওবৈচা সমষ্টিৰো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ঢকুৱাখনা সমষ্টিৰ এন ডি এ প্ৰাৰ্থী নৱ কুমাৰ দলে আৰু ৰঙানদীৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ সমৰ্থনত ডঃ শৰ্মাই প্ৰচাৰ চলায়। ইয়াৰ পাছতে লখিমপুৰত বিজেপি নেতাগৰাকীয়ে এটা ৰোড শ্বত ভাগ ল'ব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়। জিলাখনৰ শিলচৰ আৰু বৰখলা সমষ্টিত শ্ৰী সোণোৱালে বিজয় সংকল্প সভাত অংশ লয়। শিলচৰৰ স্পৰ্টিং ফিল্ড আৰু বৰখলাৰ দলু চাহ বাগিচাত আয়োজিত এই সমাৱেশত শ্ৰী সোণোৱালে সমষ্টি দুটাৰ প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰায় আৰু কিশোৰ নাথৰ সমৰ্থনত ভোট বিচাৰে।
ভাৰতবৰ্ষই হ'ব বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ, ভাৰতবৰ্ষই হ'ব আত্মনিৰ্ভৰ ভাৰত। গতিকে আত্মনিৰ্ভৰ ভাৰত বনাব লগা হলে আত্মনিৰ্ভৰ বৰাক বনাব লাগিব, আত্মনিৰ্ভৰ ব্ৰহ্মপুত্ৰ বনাব লাগিব, আত্মনিৰ্ভৰ অসম বনাব লাগিব, তেতিয়া আত্মনিৰ্ভৰ ভাৰত হ'ব। গতিকে মোৰ আন্তৰিকতাৰে মই বৰাক উপত্যকাৰ ৰাইজক আজি বৰখলা সমষ্টিৰ পৰাই কৌটি কৌটি প্ৰণাম জনাইছো আৰু কিশোৰনাথৰ বাবে মই সকলোৱে আশীৰ্বাদ বিচাৰিছো এই সমষ্টিৰ ৰাইজে যাতে আগন্তুক দিনত বিপুল ভোটত কিশোৰনাথক জয়যুক্ত কৰে আৰু বৰাকৰ প্ৰতিটো সমষ্টি যাতে জিকোৱাৰ দায়িত্ব পৰম শ্ৰদ্ধা ৰাইজে লয়। বৰাক নদীখনক এতিয়া আন্তঃৰাষ্ট্ৰীয় নদী হিচাপে আজি গঢ় দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিখিনি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, এই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। আৰু বৰাকত আজি আপুনি যিটো যাতায়াত ব্যৱস্থা আজি গুৱাহাটীলৈ 4 ঘণ্টাৰ ভিতৰত 5 ঘণ্টাৰ ভিতৰত যাতে যাব পাৰে শিলচৰ পৰা, ইয়াৰ বাবে 22 কোটি টকা আজি যেনেধৰণে প্ৰকল্প আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াত শুভাৰম্ভণি কৰিছে, গতিকে ইয়াৰ পৰাই প্ৰমাণ যে বিজেপিয়ে সদায় উন্নয়নক বিশ্বাস কৰে, শান্তিক বিশ্বাস কৰে, সমন্বয়ক বিশ্বাস।
আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙেও বোকাজানত প্ৰচাৰ চলাইছে। বিশ্বনাথ সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস, ৰঙিয়াত ভৱেশ কলিতা আৰু শিৱসাগৰত কুশল দুৱৰীয়েও প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে পৰহিলৈ লখিমপুৰত প্ৰচাৰ অভিযান চলাব। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি মাহমৰা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদীপ মোহনৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। দলৰ নেতা ৰিপুণ বৰাই শোণিতপুৰ জিলাৰ জীয়া গাভৰুত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ লগতে প্ৰচাৰ কাৰ্যসূচীতো অংশ লয়। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়েও খোৱাং সমষ্টিৰ লগতে অন্যান্য স্থানত প্ৰচাৰ অব্যাহত ৰাখে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1, 5 আৰু 6 এপ্ৰিলত অসমত প্ৰচাৰ চলাব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও 29 আৰু 30 মাৰ্চত প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। জিলাই জিলাই প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি থকাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি EVM আৰু VVPAT পৰিচালনা কৰা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। জিলা আয়ুক্ত জয় শিৱানী আৰু সহকাৰী আয়ুক্তৰ উপস্থিতিত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত মাষ্টাৰ ট্ৰেইনাৰসকলে দ্বিতীয় আৰু তৃতীয় ভোটগ্ৰহণ বিষয়াসকলক EVMৰ কাৰিকৰী দিশসমূহৰ বিষয়ে অৱগত কৰে। দেশৰ নিৰ্বাচনী আয়োগে নিযুক্তি দিয়া বিশেষ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱা বিষয়া মনজিত সিঙে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিশেষ পৰ্যবেক্ষক সিঙে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৰি, জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ পাছত বিশেষ পৰ্যবেক্ষকগৰাকীয়ে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰ্যবেক্ষকগৰাকীয়ে বকুলস্থিত ডিব্ৰুগড় পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানলৈ গৈ নিৰ্বাচনী সামগ্ৰী সংগ্ৰহ তথা বিতৰণ কেন্দ্ৰৰ লগতে ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থা, বিভিন্ন বিতৰণ কোষসমূহৰ কাৰ্যপ্ৰণালী আৰু নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে তেওঁ পৰামৰ্শ দিয়ে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী বাহিনী, ফ্লাইং স্কোৱাড আৰু বিশেষ নিৰীক্ষণকাৰী গোটে অভিযান অব্যাহত ৰাখিছে। গোৱালপাৰা জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষী প্ৰশাসনে স্থলপথৰ লগতে জলপথতো চোকা দৃষ্টি ৰাখিছে। ইপিনে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে কামৰূপ মহানগৰ জিলাৰ খানাপাৰাত এজন লোকৰ পৰা 15,00,000 টকা জব্দ কৰা হৈছে। বশিষ্ঠ আৰক্ষীয়ে তালাচী চলাই চাৰিচকীয়া বাহনৰ পৰা এই ধনখিনি জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে ফ্লাইং স্কোৱাড আৰু আয়কৰ বিভাগক এই ধনখিনি জমা দিয়ে। উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ বাবে কামৰূপ জিলা মহানগৰ প্ৰশাসন হস্তম হৈ উঠিছে। মহানগৰৰ বিভিন্ন পথত ফ্লাইং স্কোৱাডৰ দলে অভিযান অব্যাহত ৰাখিছে। পশ্চিম এছিয়াৰ সংকটৰ মাজত সমগ্ৰ বিশ্বত ইন্ধনৰ যোগান হ্ৰাস তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাম বৃদ্ধি পোৱাৰ সময়তে চৰকাৰে ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত 10 টকাকৈ হ্ৰাস কৰিছে। ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰলৰ শুল্ক হ্ৰাস পাই পূৰ্বৰ 13 টকাৰ পৰা 3 টকা আৰু ডিজেলৰ আবকাৰী শুল্ক শূন্য হৈছে। এই সিদ্ধান্তক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰাৰ লগতে অভূতপূৰ্ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে।
क्षेत्र में युद्ध चल रहा है जहाँ से हमारा गैस पेट्रोलियम प्रोडक्ट सारे आते हैं, फिर भी ऐसे समय में इतना बड़ा कदम उठाना ये कोई मामूली कदम नहीं है, क्योंकि हमारे आम भारतीय लोगों को अपने जिंदगी में तकलीफ ना हो इसका सोच प्रधानमंत्री जी ने आज दिखाया है। आम जिंदगी में सबको पेट्रोल डीजल चाहिए, तो इसको किसी तरह से दाम ना बढ़े, नियंत्रण में रखे, इसके लिए इतना बड़ा फैसला लेना, वो भी पेट्रोल तो 3 रुपया एक्साइज ड्यूटी रख दिया, इतना कम आप कल्पना भी नहीं कर सकते हैं, और डीजल में 0 कर दिया। प्रधानमंत्री जी ने बहुत साफ तौर से बताया था कि पैनिक नहीं होना है, जमाखोरियों को चेतावनी दिया है, राज्य सरकारों को आह्वान किया है कि कोई इसमें होर्डिंग ना करे, पैनिक क्रिएट ना करे, भारत सरकार पूरी तरह से स्थिति का नियंत्रण में पूरा रखा हुआ है।
ইপিনে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিভিন্ন দেশে সম্প্ৰতি পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্তই জনসাধাৰণ কেন্দ্ৰিক সুশাসন ব্যৱস্থা আৰু সংবেদনশীলতাৰে সিদ্ধান্ত গ্ৰহণকে প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হোৱা ইন্ধন, তেল আৰু ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে আজি কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হ'বলগীয়া এই বৈঠকত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হ'ব। চৰকাৰী সূত্ৰে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত টীম ইণ্ডিয়া হিচাপে সহযোগিতাৰে সকলোৱে কাম কৰাত গুৰুত্ব দিয়া হ'ব। অৱশ্যে অসমকে ধৰি নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকাৰ বাবে বৈঠকত উপস্থিত থাকিব নোৱাৰিব। এই 5খন ৰাজ্যৰ মুখ্য সচিবসকলে বৈঠকত প্ৰতিনিধিত্ব কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত সংঘাত আৰু ভাৰতৰ স্থিতি সন্দৰ্ভত সংসদৰ 2খন সদনত বক্তব্য আগবঢ়াইছিল। শ্ৰীমোদীয়ে কৈছিল যে চৰকাৰে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু সাৰৰ নিয়মীয়া যোগান নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধৰ বাবে বিভিন্ন জিলা প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে। ইন্ধনক লৈ সৃষ্টি হোৱা উৰা বাতৰিত ভুল নাযাবলৈ ৰাইজক বিভিন্ন জিলা প্ৰশাসনে আহ্বান জনাইছে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত কালিৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত পেট্ৰল, ডিজেলৰ মজুত সন্দৰ্ভত মাইকযোগে প্ৰচাৰ চলাইছে। তেল ডিপুসমূহত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে দণ্ডাধীশসকলৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শকসকলে জিলাখনৰ অন্তৰ্গত বিভিন্ন তেল ডিপুসমূহত নিয়মীয়াকৈ পৰিদৰ্শন কৰিছে। ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত ট্ৰাইবেল গেমছৰ ভাৰোত্তোলনত আজি অসমৰ মনোৰঞ্জন ঢেকিয়ালে সোণৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনৰ 65 কিলোগ্ৰাম শাখাত মনোৰঞ্জনে এই সফলতা অৰ্জন কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল মৌজাৰ অন্তৰ্গত বকুল মাজগাঁও নিবাসী মায়ামৰা ধৰ্মীয় সমাজৰ জ্যেষ্ঠ গাঁওবুঢ়া ডিম্বেশ্বৰ হাজৰিকাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অব্যাহত। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যজুৰি প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী অব্যাহত। কেন্দ্ৰীয় চৰকাৰৰ ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্ত আৰু ছত্তীশগড়ত অনুষ্ঠিত ট্ৰাইবেল গেমছৰ ভাৰোত্তোলনত অসমৰ মনোৰঞ্জন ঢেকিয়ালৰ সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 নমস্কাৰ।